আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। উজনি অসমৰ বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ আৰু সুৰক্ষা বাহিনীয়ে গতিবিধি সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ নিৰ্দেশনা জাৰি কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিভিন্ন গণমাধ্যম, ডিজিটেল মঞ্চ আৰু জনসাধাৰণৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত লগতে প্ৰতিৰক্ষা অভিযান নাইবা প্ৰতিৰক্ষা বাহিনীৰ গতিবিধিৰ সন্দৰ্ভত তথ্য নিৰ্ভৰ বাতৰিৰ প্ৰতিবেদন আকাৰে প্ৰকাশ কৰাত বাধা আৰোপ কৰা হৈছে। স্পৰ্শকাতৰ তথ্যৰ আগতীয়া প্ৰকাশৰ ফলত সুৰক্ষা বাহিনীৰ কাৰ্যকলাপ প্ৰভাৱান্বিত হোৱাৰ লগতে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব পাৰে বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। ইয়াৰ বিপৰীতে দায়িত্বশীল বাতৰি সম্প্ৰচাৰৰ লগতে ওপৰত মন্ত্ৰালয়ে গুৰুত্ব আৰোপ কৰিছে। কাৰ্গিল যুদ্ধ, মুম্বাইৰ আক্ৰমণ আৰু কান্দাহাৰত বিমান অপহৰণৰ দৰে ঘটনাৰ সময়ত বাতৰিৰ জৰিয়তে অনিয়ন্ত্ৰিত সম্প্ৰচাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাইছিল বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। কেৱল টেলিভিছন নেটৱৰ্ক সংশোধনী নীতি অনুসৰি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰৰ কোনো কাৰ্যসূচী টেলিভিছনযোগে সম্প্ৰচাৰ কৰিব পৰা নাযায়। মন্ত্ৰালয়ে লগতে সকলো টিভি চেনেলকে ধৰি কেৱল টিভি নেটৱৰ্ক আইন 2021 মানি চলাৰ পৰামৰ্শ দিছে। উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ৰেল ষ্টেচনত AI চালিত CC কেমেৰা সংস্থাপন কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া জনো অনুসৰি গুৱাহাটী ৰেল ষ্টেচনত 134টা AI চালিত কেমেৰা প্ৰতিটো প্লেটফৰ্ম জিৰণিকক্ষৰ লগতে ষ্টেচনটোৰ গুৰুত্বপূৰ্ণ স্থানত সংস্থাপন কৰা হৈছে। একেদৰে গুৱাহাটী ৰেল ষ্টেচনতো 20টা স্থানত পেনিক বুটাম লগোৱা হৈছে। 1,30,00,000 টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা কৰা হৈছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে সৈবগড় ষ্টেচনতো যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি AI চালিত কেমেৰা সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। পৰৱৰ্তী সময়ত ৰাজ্যৰ আন আন স্থানত থকা গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচনত AI চালিত কেমেৰা সংস্থাপন কৰা হ'ব। কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসমৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। পহলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত আজি গুৱাহাটীৰ পৰা ডিম্পল বৰুৱা ওৰফে দধিজি ডিম্পলক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। একেদৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জৰ পৰা মুস্তাক আহমদ ওৰফে ছাহিল হক নামৰ যুৱক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ হাজোৰ পৰা আন এজন লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশ বিৰোধী মন্তব্য কৰা লোকক গ্ৰেপ্তাৰ কৰা হ'ব। সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট পৰীক্ষা কৰি থকা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীভূমি জিলাৰ নীলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি সমৰ্থিত প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনায়। শ্ৰীভূমিত আয়োজিত সংকল্প সভাত মন্ত্ৰী কৃষ্ণেন্দু পাল, মন্ত্ৰী কৌশিক ৰায়, বিধায়ক বিজয় মালাকাৰ, কমলক্ষ দে পুৰকাষ্ঠসহ জিলা বিজেপিৰ শীৰ্ষ নেতা উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰ আৰু হাইলাকান্দিতো দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ কচুমৰাইত দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক দলীয় সমৰ্থনকাৰীসকলে বিহু নাচেৰে আদৰণি জনোৱা হয়। শিক্ষামন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ ৰণোজ পিগুৱে ধেমাজি জিলাত মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আজি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটাকৈ পঞ্চায়তত আয়োজিত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে সমষ্টিটোত জীয়াঢল, হাতীগড়, বাটঘৰীয়া আৰু লক্ষীপথাৰ গাঁও পঞ্চায়তত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি নিৰ্বাচনী পৰ্যবেক্ষক মধুসূদন দাসৰ উপস্থিতিত প্ৰিজাইডিং আৰু পলিং বিষয়ৰ বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়া উপস্থিত থাকে। শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান NIT আজি ঐক্যতান 2025 শীৰ্ষক এটা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতি আৰু ঐতিহ্যক তুলি ধৰাৰ প্ৰয়াস কৰা হয়। পুৱাৰবৰ্গৰ সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ দিলীপকুৰম বৈদ্যই এই অনুষ্ঠানক সামাজিক আৰু সাংস্কৃতিক ঐক্যৰ প্ৰতীক বুলি অভিহিত কৰে। IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছে পাঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব। খেলখন কলকাতাৰ ইডেন গাৰ্ডেনত সন্ধ্যা 7:30 বজাত অনুষ্ঠিত হ'ব। পাঞ্জাব কিংছে নিজৰ 7খন খেলৰ 5খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ 8খন খেলত 3খনত জয়লাভ কৰি সপ্তম স্থানত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 মিনিটত।